এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি ডিব্ৰুগড় জিলাৰ চাবুৱাত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় আন্তঃগাঁথনি নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ 7টা বছৰ অতিক্ৰম কৰাৰ পাছতো আন্তঃগাঁথনিৰ ক্ষেত্ৰত কোনোধৰণৰ অগ্ৰগতি লাভ নকৰাত ৰাজ্যপালগৰাকীয়ে অসন্তুষ্টি ব্যক্ত কৰে। তেওঁ এই সন্দৰ্ভত অহা মাহৰ পৰা বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ, নিযুক্তি, শিক্ষা ব্যৱস্থাকে ধৰি সকলো দিশ সামৰি ৰাজভৱনত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে বৰ্তমান এই বিশ্ববিদ্যালয়খনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে দেশৰ প্ৰায় 7খন ৰাজ্যৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে। 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বিজেপিৰ অসম প্ৰদেশৰ কৰ্ণধাৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক কালি অনুষ্ঠিত হয়। বশিষ্ঠৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাষ্ট্ৰীয় মুখপাত্ৰ ডঃ সম্বিত পাত্ৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি সমিতিৰ অন্যান্য সদস্যসকল উপস্থিত থাকে। বৈঠকৰ অন্তত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত 36খনকৈ উপ সমিতি গঠন কৰাৰ কথা প্ৰকাশ কৰে। তেওঁ লগতে নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভতো মত ব্যক্ত কৰে।
জনতা পাৰ্টীৰ জনগাঁথনি, আমাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ অনুসৰি 103টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম। বিজেপি বা আমাৰ এলায়েন্সত যিসকল আছে, আমাৰ জনগাঁথনিৰ ভিত্তিত আমাৰ ফুটপ্ৰিণ্ট 103টা সমষ্টিত থাকিব, আৰু 103টাত উঠিম মানে 103টাতেতো আমি ডেফিনেটলি জিকিব নোৱাৰোঁ। সেইকাৰণে লিমিটেশ্যন, সীমাবদ্ধতা, কিমান দূৰ আমি যাব পাৰোঁ তাৰ সম্যক ধাৰণা আমাৰ আছে। আমি জানো যে কিমান দূৰলৈকে আমি যাব পাৰিম আৰু সিমান দূৰলৈকে আমি যাম।
ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বিষয়ে স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলৰ সদস্যসকলৰ সৈতে কালি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়। নিৰ্বাচনী বিষয়া প্ৰাঞ্জল গগৈয়ে অধ্যক্ষতা কৰা এই বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত প্ৰাঞ্জল বৰুৱাই বিশেষ সংশোধনীৰ প্ৰক্ৰিয়া সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাৰ লগতে এই বিষয়ত সবিশেষ তথ্যও অৱগত কৰে। ডিব্ৰুগড় মিলনজ্যোতি সংঘৰ উদ্যোগত হবলগীয়া গ্ৰন্থমেলাত পশ্চিমবংগৰ প্ৰথিতযশা কবি সাহিত্যিক সুবোধ সৰকাৰ উপস্থিত থাকিব। অহা 12-22 ডিচেম্বৰলৈ হবলগীয়া 10 দিনীয়া এই গ্ৰন্থমেলা ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হ'ব। প্ৰখ্যাত সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে এই গ্ৰন্থমেলা উদ্বোধন কৰিব। এই উদ্বোধনী অনুষ্ঠানতে সাহিত্যিক সুবোধ সৰকাৰ আৰু অনুৰাধা শৰ্মা পূজাৰীৰ সৈতে হোৱা অন্তৰংগ আলাপৰ আঁত ধৰিব ঔপন্যাসিক তথা গল্পকাৰ জুৰি বৰা বৰগোহাঁয়ে। কবি সন্মিলন উদ্বোধন কৰিব জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে। এই গ্ৰন্থমেলাত ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গক সোঁৱৰণ কৰি গীত আৰু পথাৰ আলোচনা চক্ৰও অনুষ্ঠিত হ'ব বুলি আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনাইছে। তিনিচুকীয়া দুটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ 46 কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগৰ হেতু জি এছ টি বিভাগে কালি অভিযান চলায়। চহৰখনৰ ব্যৱসায় প্ৰতিষ্ঠান দুখনত গুৱাহাটীৰ পৰা যোৱা এটা 8জনীয়া দলে অভিযান চলাই কেতবোৰ আপত্তিজনক নথি পত্ৰ জব্দ কৰে। সকলো অভিযুক্তকে 26 নৱেম্বৰত গুৱাহাটীৰ কৰ ভৱনত উপস্থিত হবলৈ জি এছ টি বিভাগৰ অভিযানকাৰী দলটোৱে জাননী জাৰি কৰিছে। গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন তথা অন্তিমখন টেষ্ট আৰম্ভ হ'ব। খেলখন পুৱা 9 বজাত আৰম্ভ হ'ব। অসম ক্ৰিকেটৰ 76 বছৰীয়া ইতিহাসত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে টেষ্ট মেচ অনুষ্ঠিত হ'ব। ডিঙিৰ আঘাতৰ বাবে দ্বিতীয় টেষ্টৰ পৰা বাদ পৰা ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলৰ স্থানত ঋষভ পণ্টে দলটোক নেতৃত্ব দিব। হোজাই জিলাৰ লামডিং ৰেল ষ্টেচনত ৰেল আৰক্ষীয়ে অভিযান চলাই কালি নামনিমুৱা আগৰতলা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছ ৰেলৰ ডবাৰ পৰা 1 কিলোগ্ৰাম ওজনৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হয়। সৰবৰাহকাৰীসকলে কেইবাটাও চিপ্ছৰ পেকেট আৰু 15টা চাবোনৰ বাকচৰ ভিতৰত এই সামগ্ৰীখিনি লুকুৱাই আনিছিল বুলি ৰেল আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই সংক্ৰান্তত জড়িত কেইবাজনো লোকক ৰেল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। 68 সংখ্যক আকাশবাণী সংগীত সন্মিলন আজি গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। সন্ধিয়া 6 বজাত আৰম্ভ হ'বলগীয়া এই সন্মিলনত যশস্বী শিল্পী মনোজ বৰুৱাই বেহেলাবাদন আৰু গোৱালপাৰা লোকগীতৰ শিল্পী জবা দাসে লোকগীত পৰিৱেশন কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত।